দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, যোৰহাট আৰু লখিমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী, লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি, ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি, দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ অহা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানৰ আজি জিলাখনত কেইবাটাও কাৰ্যসূচী আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰিব। 28,50,00,000 টকা ব্যয়েৰে এই চৌহদ নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে যোৰহাটৰ কলিয়াপানীত থকা অসম মহিলা বিশ্ববিদ্যালয় চৌহদত দিনৰ 12:45 আয়োজিত সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, বিমল বৰাৰ উপৰিও কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিয়ে অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয়ো উদ্বোধন কৰিব। তদুপৰি 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা দুখন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱন মুকলি কৰিব। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী লখিমপুৰলৈ যাব। ডঃ শৰ্মাই লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি কৰিব। জিলাখনৰ চাবতীৰ লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰত বিয়লি 3 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে লগতে স্মাৰ্ট LED ষ্ট্ৰীট লাইট ছিষ্টেম, পথ সুৰক্ষা উন্নীতকৰণ প্ৰকল্প, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰসূতি আৰু শিশু চিকিৎসালয়ৰ উন্নীতকৰণকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত আমাৰ লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই এইদৰে কয়।
অসমৰ ক্ৰীড়া বিপ্লৱৰ নতুন অধ্যায় আৰম্ভ কৰাৰ উদ্দেশ্যে আজি লখিমপুৰৰ চানমাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁই ষ্টেডিয়ামটোৰ উদ্বোধন কৰি ৰাইজৰ নামত উৎসৰ্গা কৰিব। প্ৰায় 58.22 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই ক্ৰীড়া প্ৰকল্পটি এটি ইণ্টিগ্ৰেটেড প্ৰকল্প হয়, য'ত ইনডোৰ আৰু আউটডোৰ দুয়োবিধ খেলৰে প্ৰেক্টিচৰ সুবিধা আছে। দীৰ্ঘদিন ধৰি লখিমপুৰৰ উদীয়মান খেলুৱৈসকলে প্ৰেক্টিচৰ বাবে যি স্থানৰ অভাৱ অনুভৱ কৰি আছিল, এই ষ্টেডিয়ামটোৰ জৰিয়তে এই অভাৱ দূৰ হোৱাৰ লগতে লখিমপুৰখনক ক্ৰীড়া ক্ষেত্ৰতে আগবঢ়াই নিয়া নহয়, অন্যান্য ক্ষেত্ৰতো লখিমপুৰখন আগবাঢ়ি যাব। এই প্ৰকল্পই লখিমপুৰৰ উন্নয়নৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে।
ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ত আজি ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মন্ত্ৰী তথা স্থানীয় বিধায়ক বিমল বৰাই প্ৰতিষ্ঠানটো উদ্বোধন কৰি কয় যে এই প্ৰতিষ্ঠানে যুৱক যুৱতীসকলক উদ্যোগৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু কাৰিকৰী প্ৰশিক্ষণৰে সুসজ্জিত কৰি যুৱ প্ৰজন্মৰ বাবে অপাৰ সুযোগ প্ৰদান কৰিব। তেওঁ লগতে কয় যে প্ৰতিষ্ঠানখনে শিক্ষা আৰু কৰ্মসংস্থাপন লাভৰ যোগ্যতাৰ মাজৰ ব্যৱধান হ্ৰাস কৰি যুৱক যুৱতীসকলক ব্যৱহাৰিক দক্ষতাৰে সবল কৰি তুলিব আৰু অঞ্চলটোত বহনক্ষম উন্নয়ন ত্বৰান্বিত কৰিব। ৰাজ্যিক কৰ্মচাৰীলৈ দৌল উৎসৱৰ উপহাৰ হিচাপে ৰাজ্য চৰকাৰে চলিত মাহৰ দৰমহা আগতীয়াকৈ অৰ্থাৎ 27 ফেব্ৰুৱাৰীত প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ প্ৰতি কৃতজ্ঞতাৰ ইংগিতস্বৰূপে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত নিৰ্ধাৰিত দৰমহা 27 ফেব্ৰুৱাৰীতে প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কৰ্মচাৰীসকলৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধি কামনা কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে কালি মাজুলীলৈ অহা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানে আজি জিলাখনৰ সংহত আয়ুক্ত কাৰ্যালয়ত বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ শীৰ্ষক আলোচনা সচক্ৰত অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি মাজুলী সংহত আয়ুক্ত কাৰ্যালয়ত জিলাখনৰ প্ৰতিটো বিভাগৰ মুৰববীসকলৰ সৈতে জিলাখনত ৰূপায়ণ হৈ থকা আঁচনিসমূহৰ সন্দৰ্ভত পৰ্যালোচনা কৰে। ইয়াৰ পাছত তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ কেইবাটাও গৃহ পৰিদৰ্শন কৰি হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। পৰৱৰ্তী সময়ত তেওঁ জিলা চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসা কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। ইয়াৰ লগতে তেওঁ PMGSY অধীনত নিৰ্মিত কেইবাটাও পথ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেওঁ মাজুলীৰ সামগ্ৰিক অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে চৰকাৰী আঁচনিৰ সময়মতে আৰু সুচাৰুৰূপে কাৰ্যকৰী কৰাত গুৰুত্ব আৰোপ কৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কেন্দ্রীয় রাজ্যমন্ত্রী টোকান সাহুয়ে কালি চিরাং জেলার বিজনী আবর্ত ভবনত বিজেপি নেতৃত্বের সঙ্গে বৈঠকত মিলিত হয়। সমাগত বিধানসভা নির্বাচন প্রার্থিত্ব প্রদান সন্দর্ভত মন্ত্রীগুলো বিজনী সমষ্টির বিজেপি প্রার্থিত্ব প্রত্যাশী সকলের সঙ্গে আলোচনা করে। বৈঠকত প্রার্থিত্ব প্রত্যাশী সকলের মাজত সমিল মিলেরে যিকোনো এজনক দলের হয়ে প্রার্থিত্বর আবেদন করবলে আহ্বান জানা হয়। সামাজিক সাংস্কৃতিক অনুষ্ঠান জ্যোতিরূপার অষ্টাদশ বার্ষিক সিংহপুরুষ রাধাগোবিন্দ বৰুৱা নাথ সমারোহ কালিরেপর গুৱাহাটীর শ্রীমন্ত শঙ্করদেব কলাক্ষেত্র মাধবদেব প্রেক্ষাগৃহত অনুষ্ঠিত হয়েছে। এই নাথ সমারোহর আজি দ্বিতীয় দিনা সন্ধ্যা ছয় বজাত জ্যোতি নারায়ণ নাথর রচনা আর পরিচালনার সোণালী বেলি নাটকখন মঞ্চস্থ করা হব। কাইলৈ সমারোহর অন্তিম দিনা উজলা বর্মনের কাহিনীত অম্লানদীপ শইকীয়ায় নাট্যরূপ দিয়া বুকুৰ সৰু চৰাই নাটখন মঞ্চস্থ কৰা হ'ব। নগাঁও জিলাৰ বেবেজিয়াত সাত মাৰ্চৰ পৰা দুদিনীয়াকৈ ৰোদঘাই নাট মহোৎসৱ অনুষ্ঠিত হ'ব। সপ্তম বাৰ্ষিক এই নাট সমাৰোহ দিনৰ ভাগতে শব্দযন্ত্ৰ আৰু কৃত্ৰিম পোহৰ অবিহনে ছখন অপেচাদাৰী নাট মঞ্চস্থ কৰা হ'ব। সাত মাৰ্চৰ বিয়লি এক বজাৰ পৰা চন্দ্ৰজ্যোতি সংঘৰ ৰং বেৰং জ্যোতি ৰংমঞ্চৰ অগ্ৰাহ্য আৰু ঐকান্তিক সাংস্কৃতিক গোষ্ঠীৰ পোন পথৰ পথিক শীৰ্ষক নাট মঞ্চস্থ কৰা হ'ব। দ্বিতীয় দিনা তেজপুৰৰ বান থিয়েটাৰে তেতুন তামুলী অৰিহণা নাট্যগোষ্ঠীয়ে বনফুল বকুল আৰু ৰোদঘাই বেবেজিয়াই দৰখাস্ত নামৰ নাটক পৰিৱেশন কৰিব। সেনাবাহিনীত যোগদান কৰিবলৈ আগ্ৰহী শ্ৰীভূমি জিলাৰ যুৱক যুৱতীসকলক অগ্নিবীৰ নিযুক্তিৰ বাবে অনলাইন যোগে পঞ্জীয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে অহা এক এপ্ৰিলৰ ভিতৰত আবেদন কৰিব লাগিব। অগ্নিবীৰ জেনেৰেল ডিউটি, অগ্নিবীৰ ক্লাৰ্ক, অগ্নিবীৰ ট্ৰেডছমেন, অগ্নিবীৰ মিলিটাৰী পুলিচ, চিপাহী ফাৰ্মা আৰু ছোলজাৰ টেকনিকেল পদত এই আবেদন বিচৰা হৈছে। বয়স আৰু শিক্ষাগত অৰ্হতা অনুসৰি প্ৰাৰ্থীৰ বয়স সোতৰ বছৰ ছমাহৰ পৰা বাইশ বছৰ হ'ব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে সেনাৰ অফিচিয়েল ৱেবছাইট যোগে আবেদন জনাব পাৰিব। গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বন বিভাগে আৰণ্যক নামৰ স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ বাবে সৌৰ শক্তিচালিত বেৰ স্থাপন কৰি চেষ্টা চলাই আছে। ইয়াৰ অংশ হিচাপে গোৱালপাৰাৰ গড়াইমাৰী ৰাজস্ব গাঁৱত সৌৰ বেৰ স্থাপনৰ কাম চলি আছে। এই সৌৰ বেৰৰ ভিতৰত প্ৰৱেশ কৰিলে বা বেৰৰ স্পৰ্শলৈ বনৰীয়া হাতী আহিলে কম্পনৰ সৃষ্টি হয় আৰু হাতী আঁতৰি যায়। এই বেৰে হাতী বা মানুহৰ কোনো ক্ষতি নকৰে। ইতিমধ্যে জিলাখনৰ গোৱালপাৰা, কৃষ্ণাই, ৰংজুলি আৰু লক্ষীপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত অন্তৰ্গত বত্ৰিশখন গাঁৱত এনে সৌৰ বেৰ স্থাপনৰ কাম সম্পূৰ্ণ হৈছে। বৰপেটা জিলাৰ সৰভোগ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই 44,000 টকা মূল্যৰ নোট জব্দ কৰে। আৰক্ষীয়ে জাল নোট সৰবৰাহৰ সৈতে জড়িত থকা অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰে। এই চক্ৰটোত আৰু অধিক লোক জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপ টুৰ ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইংলেণ্ডে যোৱা নিশা ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত পাকিস্তানক 2 উইকেটত পৰাস্ত কৰি প্ৰথমটো দল হিচাপে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। খেলখনত ইংলেণ্ডে 165 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি 5টা বল খেলিবলৈ বাকী থকা অৱস্থাত 8টা উইকেটৰ বিনিময়ত বিজয় সাব্যস্ত কৰে। অধিনায়ক হেৰি ব্ৰুকে 91টা বলত 100 ৰাণ কৰি দলক জয়ত অনবদ্য বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে পাকিস্তানে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেটৰ বিনিময়ত 164 ৰাণ সংগ্ৰহ কৰে। ছাহিবজাদা ফাৰহানে 63 ৰাণ কৰাৰ বিপৰীতে শ্বাহিন আফ্ৰিদিয়ে দলটোৰ হৈ 3টা উইকেট দখল কৰে। ইংলেণ্ডৰ হৈ লিয়াম ডছনে 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। যোৰহাট আৰু লখিমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি। ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজগড়ত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি। দুদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ অহা কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী কমলেশ পাছোৱানৰ আজি জিলাখনত কেইবাটাও কাৰ্যসূচী। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ছুপাৰ এইট পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।